এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে আৰক্ষীত নতুনকৈ 15-20 হাজাৰ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাজ্যত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান কঠোৰ হ'ব বুলি মুখ্যমন্ত্ৰীৰ সকিয়নি যুৱ প্ৰজন্মক কৃষিকাৰ্যৰে স্বাৱলম্বী হ'বলৈ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ আহান চৰকাৰৰ সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস অৰুণোদয় আঁচনিৰ ধন প্ৰদান ব্যৱস্থা অধিক সহজলভ্য কৰি তুলিবলৈ অৰুণোদয় সাৰথীসকলৰ বিশেষ প্ৰশিক্ষণ শিবিৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অংশগ্ৰহণ আৰু আফগানিস্তানৰ বিৰুদ্ধে 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ভাৰতীয় পুৰুষ দল ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া বিতং বাতৰি। অসম আৰক্ষীত অনাগত সময়ত 15-20 হাজাৰ নতুন যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বিগত 5 বছৰত অসম আৰক্ষীত 21 হাজাৰ নিযুক্তি দিয়া হৈছিল আৰু পৰৱৰ্তী 5 বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিব। ডঃ শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত প্ৰমাণ পত্ৰ লাভ কৰিবলগীয়া অসম আৰক্ষীৰ 32গৰাকী উপ আৰক্ষী অধীক্ষক আৰু 371গৰাকী কনিষ্টবলৰ বাবে আজিৰ দিনটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন বুলি উল্লেখ কৰে। তেওঁ কয় যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তা সন্দৰ্ভত এই আৰক্ষীসকলে প্ৰশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক প্ৰযুক্তিগতভাৱে সুসজ্জিত কৰি তুলিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত সকলো শূন্য সহনশীল হ'ব লাগিব। তেওঁ বহুবিবাহ বাল্যবিবাহৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিবলৈ অসম আৰক্ষীক আহান জনায়। মুখ্যমন্ত্ৰীয়ে ভাষণত মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ অধিক শক্তিশালী কৰাৰ কথা ঘোষণা কৰে। অসমৰ ভৌগোলিক অৱস্থিতি ম্যানমাৰ বাংলাদেশৰ সীমান্তত হোৱাৰ বাবে মাদক দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত অসম সংবেদনশীল এলেকা হৈ পৰিছে বুলি তেওঁ কয়। অৰুণাচলৰ চাংলাঙেৰে তিনিচুকীয়া হৈ মাদক দ্ৰব্য সৰবৰাহৰ নতুন পথ গঢ় লৈ উঠা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া ডিব্ৰুগড় বৰাক গোলাঘাট শিৱসাগৰত আৰক্ষীক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কাৰ্বি আংলং ডিমা হাছাও আৰু নগাঁৱত মাদক দ্ৰব্যৰ প্ৰৱেশ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।
আমাৰ ৰাজ্যখন ম্যানমাৰ আৰু বাংলাদেশৰ সীমাত থকাৰ বাবে বা আমি আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত এটা ভৌগোলিক অৱস্থানত থকাৰ বাবে আমাৰ ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি যুঁজ তাক আমি আৰু দৃঢ় আৰু শক্তিশালী কৰি তুলিব লাগিব। ৰাজ্যৰ বৰাক উপত্যকা, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় এই আটাইবোৰ জিলা আমি ড্ৰাগছৰ ক্ষেত্ৰত চলি থকা যুঁজখনক আৰু অধিক শক্তিশালী ব্যৱস্থাৰে আগুৱাই লৈ যাব লাগিব। কাৰ্বি আংলং, ডিমা হাছাও, নগাঁও আদিৰ দৰে জিলাসমূহতো যাতে কোনো পধ্যেই ড্ৰাগছ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ব লাগিব। ধুবুৰী আৰু কোকৰাঝাৰৰ পৰা কোনো কাৰণতে যাতে ড্ৰাগছ উইদাউট ডিটেকশ্যন অসমৰ পৰা বাহিৰলৈ যাব নোৱাৰে তাৰ বাবে আমি ব্যৱস্থা হাতত ল'ব লাগিব।
অনুষ্ঠানত দিয়া ভাষণত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে স্মাৰ্ট আৰক্ষী আৰু আদৰ্শ আৰক্ষী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ শক্তিশালী ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰশিক্ষণ সমাপ্ত কৰা এই আৰক্ষী কৰ্মীসকলে নতুন প্ৰযুক্তিৰে অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুযোগ লাভ কৰিব। কৃষি আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তামোলপুৰ জিলাৰ চেচাপানীত দৈমালু বসুমতাৰী নামৰ এগৰাকী উদ্যমী কৃষকৰ ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে 5 বিঘা ভূমিত ড্ৰেগন ফলৰ খেতিৰে বছৰি প্ৰায় 6 লাখ টকা উপাৰ্জন কৰাৰ সমান্তৰালকৈ 6 বিঘা মাটিত তামোলৰ বাগান আৰু তিল খেতিৰে স্বাৱলম্বী হৈ উঠা দৈমালু বসুমতাৰীৰ প্ৰয়াসৰ প্ৰশংসা কৰে। ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে যুৱ প্ৰজন্মক এই কৃষকগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ব্যতিক্ৰমী কৃষি কৰ্মৰে আগবাঢ়ি যাবলৈ তেওঁ আহান জনাইছে বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে অনাগত দিনত কৃষিকাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে তেওঁলোকক চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।
দৈমালু বসুমতাৰীৰ ভিডিঅ' দেখিছিলো আৰু দেখি অত্যন্ত সুখী হৈছিলো। 5 বিঘা মাটিত ড্ৰেগন ফ্ৰুট কৰি প্ৰাৰম্ভিক সময়তে বছৰত 5 লাখ টকা ইনকাম কৰিছে। মই নিজে আজি অলপ বুজিলো তেওঁৰ পৰা, আহি অত্যন্ত সুখী হৈছো। তেওঁক আমি স্প্ৰিংকলাৰ মানে ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা কৰি দিয়া হৈছেই আমার ডিপার্টমেন্টের পরা কংক্রিটর পোস্টো করে দিয়া হয়েছে। তখন পানির অল্প লিন সিজনত এতিয়াতো পানি থাকে, খরালিত পানি অল্প কম, আমি এই খরালি সময়ত পানির ব্যবস্থা করে দিবলৈকে চেষ্টা করিম। এটা মাত্র মই আহার উদ্দেশ্যটো কিয়ালৈকে আমার অসমৰ যি সকল উঠি অহা নবপ্রজন্ম, নিবনুয়া যুবক যুবতী, যার ঘরত মাটি পড়ে আছে সকলে খেতে করব, ডিপার্টমেন্টে সহায় করব, সরকারে সহায় করব, সকলে এই দৈমালু বসুমতারীর আদর্শ লোক, তার কারণে সকলকে অনুরোধ করবলৈ আজিয়ালৈকে আহিছো।
মন্ত্রী শ্রী হাজরিকা এই ভ্রমণের সময়তে বিটিসির সদ্যপ্রয়াত উপাধ্যক্ষ বিজিত গৌরা নার্জারীর বাসগৃহত উপস্থিত হয়ে নেতাগৰাকীৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ করে। আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। এতিয়া খন্তেক বিৰতি। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ৰূপজ্যোতি বৰুৱাই।
গুৱাহাটী মহানগৰৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি অৰুণোদয় সাৰথি কৰ্মশালা তথা প্ৰশিক্ষণৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কৰ্মশালাৰ অৰুণোদয় সাৰথীসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰে। অৰুণোদয় আঁচনি অসমৰ তৃণমূল পৰ্যায়ত মহিলা সবলীকৰণৰ এক শক্তিশালী মাধ্যম বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই আঁচনিৰ ধন প্ৰদান ব্যৱস্থা অধিক সহজলভ্য কৰি তুলিবলৈ এই অৰুণোদয় সাৰথী কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি আঁচনিৰ সুবিধা তৃণমূল পৰ্যায়লৈ সঠিকভাৱে যোগান ধৰাটো সুনিশ্চিত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোনৰ আঁচনি হল অৰুণোদয়। এই আঁচনিখন তেখেতে বিত্তমন্ত্ৰী থাকোঁতে আৰম্ভ কৰিছিল আৰু আজি যোৱা 7টা বছৰে এই আঁচনিখনে এটা সুন্দৰ ৰূপলৈ আহিলে। আমি এতিয়া প্ৰায় 40 লাখ আই মাতৃক এই ধৰণৰ আঁচনিৰ জৰিয়তে সহায় কৰি আছো। প্ৰতি মাহে 1250 টকাকৈ আঁচনিত দিয়া হয়। গতিকে এই আঁচনিখনৰ ক্ষেত্ৰত বহু সময়ত তৃণমূল পৰ্যায়ত বিভিন্ন ধৰণৰ কুৱেৰিজ থাকে, অসুবিধা থাকে। হয়তো কিছুমান মহিলা এনেকুৱা আছে যে তেওঁলোকে পাই আছিল, এতিয়া পোৱা নাই। কেতিয়াবা হয় তেওঁলোকৰ ক'ৰবাত আধাৰ ডিএক্টিভ হৈ আছে, ক'ৰবাত KYC আপডেট হোৱা নাই, কোনোবা এটা বেংকত আধাৰ একাউণ্টটো বেলেগ এটা বেংকত আছে, পইচাটো সেই একাউণ্টলৈ গুচি গৈছে, তেওঁ গম পোৱা নাই, বা কিবা কিবি কাৰণত তেওঁলোকৰ ক্লাৰিকেল ক'ৰবাত কিবা এটা অসুবিধা হৈছে, এই ধৰণৰ বিভিন্ন অভিযোগ থাকে। সেইকাৰণে আমি প্ৰতিটো সমষ্টিত একোজনকৈ অৰুণোদয় সাৰথি দিয়া হৈছে। তেখেতসকল আমাৰ অসম চৰকাৰৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী, কৰ্মচাৰী হিচাপে তেখেতসকল কাম কৰি আছে। তেখেতসকলক আমি অতিৰিক্তভাৱে সেই কামৰ পৰা আনি অৰুণোদয় সাৰথি হিচাপে নমিনেটেড কৰিছো। তেখেতসকলে প্ৰত্যেক বিধানসভা সমষ্টিত একোজনে একোজনৰ দায়িত্ব ল'ব।
দিশপুৰৰ জনতা ভৱনত আজি বিয়লি বিত্তমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াৰ লগতে জিলাসমূহৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰুহ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্মশতবৰ্ষৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতিলৈ নৱজাগৰণ বুৰাই আনি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতাৰ বান্ধোনেৰে নৱৰূপ প্ৰদান কৰা শ্ৰীমন্ত শংকৰদেৱৰ পাছতেই জাতীয় ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত অধিক প্ৰাসংগিকতা বহন কৰা ব্যক্তিগৰাকীয়ে হৈছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা। গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা যুগজয়ী শিল্পী ডঃ ভূপেন হাজৰিকাৰ গীতসমূহ হ'ল ভাৱ, ভাষা আৰু সুৰৰ একো একোটা অত্যুত্তম সমাহাৰ। তেওঁৰ গীতৰ মূল বৈশিষ্ট্য হৈছে মানৱতাবাদ, বিশ্বজনীন ভাতৃত্ববোধ আৰু লুইতপৰীয়া সমাজ জীৱনৰ সুন্দৰ প্ৰতিফলন।
মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ।
মাত্ৰ 5 বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰা ভূপেন হাজৰিকাই অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ডঃ ভূপেন হাজৰিকা আছিল সঁচা অৰ্থত এগৰাকী বিশ্বশিল্পী। তেওঁ সুৰক প্ৰতিবাদী কণ্ঠলৈ ৰূপান্তৰিত কৰিছিল। অহংকাৰ আৰু ক্ষমতাৰ বিৰুদ্ধে তেওঁৰ কণ্ঠ আছিল বলিষ্ঠ। ডঃ ভূপেন হাজৰিকাই ৰচনা আৰু কণ্ঠদান আন এটি অনুপ্ৰেৰণা আৰু আশাৰ প্ৰতীকস্বৰূপ গীত হৈছে জিলিকাব লুইতৰে পাৰ। উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰথমখন শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পাছত লুইতৰ পাৰৰ শৈক্ষিক আৰু বৌদ্ধিক পৰিৱেশক প্ৰতিফলিত কৰিবলৈ এই গীতটি 1958 চনত ৰচনা কৰা হৈছিল আৰু পাছলৈ এই গীতটিয়ে গুৱাহাটী বিশ্ববিদ্যালয় সংগীতৰূপে স্বীকৃতি লাভ কৰে। লুইতৰ পাৰক কেৱল ভৌগোলিক অৱস্থানতে সীমাবদ্ধ নাৰাখি ইয়াক জ্ঞান, মানৱতা আৰু প্ৰগতিৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ স্বপ্নদৰ্শী ৰূপায়ণেই হৈছে জিলিকাব লুইতৰে পাৰ।
জিলিকাব লুইতৰে পাৰ, জিলিকাব লুইতৰে পাৰ।
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা 3 অক্টোবৰত শিলচৰ পৌৰ নিগমৰ 42টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰয়োজন হলে 5 অক্টোবৰত পুনৰ ভোটদান অনুষ্ঠিত হ'ব বুলি নিৰ্বাচন আয়োগে সদৰি কৰে। শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত এইটোৱে প্ৰথম নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে 2015 চনত শিলচৰ পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। 11 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন হিচাপে নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। 14 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু সেইদিনাই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। নিৰ্বাচন আয়োগে 17 ছেপ্টেম্বৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন ধাৰ্য কৰিছে। 6 অক্টোবৰত ভোটগণনা আৰু ফলাফল প্ৰকাশ পাব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা আৰু তৎপৰতা আৰম্ভ হৈছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
ৰহা অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰহা টোলগেটত অঞ্চলটোত স্থানীয় বাসিন্দাসকলৰ টোল কৰ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন ৰাজহুৱা জাননীযোগে এই কথা ঘোষণা কৰে। আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে সোণাপুৰ টোলগেটৰ আৰ্হিত ৰহাবাসীকো টোল কৰৰ পৰা সকাহ দিয়াৰ বাবে টোলগেট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছে। সেই অনুসৰি ৰহাৰ ৰণথলীত থকা টোলগেটৰ 7 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা বাসিন্দাসকলৰ ব্যক্তিগত বাহনৰ টোল কৰ ৰেহাই দিয়া হ'ব। এই সুবিধা লাভ কৰিবৰ বাবে এই অঞ্চলৰ বাসিন্দাসকলে এখন বিশেষ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। স্থানীয় লোকক অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে টোলগেট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে দুদিন পূৰ্বে ৰহা অঞ্চলৰ 1 লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে জিলা আয়ুক্তই উপস্থিত হৈ প্ৰতিবাদী ৰাইজক এই সন্দৰ্ভত আশ্বাস দিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা HIV অভিযানৰ অংশ হিচাপে বজালি জিলাতো আজি HIV AIDS আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বাঘমাৰাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত তাহিৰ আলম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কাৰ্যসূচীৰ অংশ হিচাপে HIV সংক্ৰমণৰ কাৰণ, প্ৰতিৰোধৰ উপায়, সময়মতে পৰীক্ষা নিৰীক্ষাত গুৰুত্ব আৰু চিকিৎসাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা হয়। ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত 5 জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এজনক 4 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিছে। ৰায়দান কৰা গোচৰসমূহৰ ভিতৰত ডিব্ৰুগড় থানা চৌহদত সংঘটিত এটা নৃশংস হত্যাকাণ্ডৰ গোচৰক বিশেষ গুৰুত্ব সহকাৰে লোৱা হয়। আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে 15-জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। শ্ৰেয়া আয়াৰে নেতৃত্ব দিবলগীয়া দলটোক তিলক বাৰ্মা উপ অধিনায়ক হিচাপে থাকিব। দলটোৰ আন কেইগৰাকীমান খেলুৱৈ হৈছে জছপ্ৰীত বুমৰা, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা। অহা 13, 15 আৰু 17 ছেপ্টেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। আৰক্ষীত নতুনকৈ 15-20 হাজাৰ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্যত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান কঠোৰ হ'ব বুলি মুখ্যমন্ত্ৰীৰ সকিয়নি। যুৱ প্ৰজন্মক কৃষি কাৰ্যৰে স্বাৱলম্বী হ'বলৈ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান। চৰকাৰৰ সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস। অৰুণোদয় আঁচনিৰ ধন প্ৰদান ব্যৱস্থা অধিক সহজলভ্য কৰি তুলিবলৈ অৰুণোদয় সাৰথীসকলৰ বিশেষ প্ৰশিক্ষণ শিবিৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ। আৰু আফগানিস্তানৰ বিৰুদ্ধে 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ভাৰতীয় পুৰুষ দল ঘোষণা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।